وأوحينا إلى موسى وأخيه أن تبوأ لقومكما بمصر بيوتا واجعلوا بيوتكم قبلة وأقيموا الصلاة وبشر المؤمنين.
আমি মূসা আৰু তেওঁৰ ভাতৃৰ প্ৰতি ওহী প্ৰেৰণ কৰিলোঁ যে মিছৰত তোমালোকৰ সম্প্ৰদায়ৰ বাবে কিছুমান ঘৰ নিৰ্মাণ কৰা আৰু তোমালোকৰ ঘৰবোৰক কিবলা তথা ইবাদতৰ স্থান কৰি লোৱা আৰু ছালাত কায়েম কৰা লগতে মুমিনসকলক সুসংবাদ দিয়া।